এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা ওপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও 3 লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা। 54 উত্তৰ পূব আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ 70 উপ আৰক্ষী অধীক্ষকক অভিনন্দন জ্ঞাপন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। 3 অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে গুৱাহাটী পৌৰ নিগমৰ 2 কিস্তিত ধন পৰিশোধৰ বিশেষ ব্যৱস্থা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা ওপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও 3 লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিক্টাৰ স্কেলত 7.7 আৰু 6.4 প্ৰাবল্যৰ এই 2 ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰবংগৰ উপৰি চীনৰ দক্ষিণ পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰি পোৱা গৈছে। এই ভূমিকম্পত ম্যানমাৰৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়ক্ষতি হোৱাৰ বাতৰি আহিছে। দেশখনৰ উত্তৰ পশ্চিমৰ চাগায়ু নগৰৰ সমীপত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ম্যানমাৰৰ মাণ্ডালেৰ আভা দলংখন ইৰাৱতী নৈত ভাগি পৰা উপৰি কেইবাটাও ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে। এই স্থানৰ পৰা প্ৰায় 900 নিলগৰ থাইলেণ্ডৰ ৰাজধানী বেংককতো ভূমিকম্পৰ শক্তিশালী জোকাৰণি অনুভূত হোৱাৰ ফলত বেংককত নিৰ্মাণৰত অৱস্থাত থকা এটা কেইবামহলীয়া অট্টালিকা ধবংসস্তূপত পৰিণত হয়। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংবাদ মাধ্যমক প্ৰকাশ কৰা অনুসৰি ধবংসস্তূপৰ মাজৰ পৰা এতিয়ালৈকে 3 লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও 90 লোক সন্ধানহীন হৈ আছে। বহু অট্টালিকাৰ চাদৰ ওপৰত থকা ছুইমিং পুলসমূহৰ পানী ভূমিকম্পৰ জোকাৰণিত হেণ্ডালি খাই বহু দূৰলৈ ছিটিকি পৰা পৰিলক্ষিত হয়। ম্যানমাৰৰ ৰাজধানী মহানগৰ নেপি টাও আৰু বাণিজ্যিক মহানগৰী মাণ্ডালেইকে ধৰি ম্যানমাৰৰ 6 জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। ম্যানমাৰৰ সামৰিক জুন্টাই এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা সহায়ৰ আহ্বান জনাইছে। বিশ্ব সম্প্ৰদায়ৰ পৰা নিলগে থকা শাসনাধিষ্ঠিত দেশখনৰ সামৰিক জুন্টাৰ এই আহ্বানে পৰিস্থিতিৰ ভয়াৱহতা সূচাইছে বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে। বেংককত থকা ভাৰতীয় দূতাবাসে থাই কৰ্তৃপক্ষৰ সৈতে পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 54 উত্তৰ পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ পূব খণ্ডত বৰ্তমানৰ দৰে অনাগত দিনত শান্তিৰ পৰিৱেশ বাহাল থকাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে 19 মহিলা বিষয়াকে ধৰি প্ৰশিক্ষণ সমাপ্ত কৰা অসমৰ মুঠ 62 বিষয়াৰে ৰাজ্যৰ জিলা আৰু সমজিলা পৰ্যায়ত নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ উপৰি জন অনুকূল আৰক্ষী ব্যৱস্থা গঢ়ি তুলিব পৰা যাব। ডঃ শৰ্মাই আজি এই প্ৰশিক্ষণ পাঠ্যক্ৰমত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 70 উপ আৰক্ষী অধীক্ষকক শুভেচ্ছা জনায়। তেওঁ বিষয়াসকলক জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হৈ থাকি অপৰাধৰ বিৰুদ্ধে সামূহিক যুঁজত অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৰ্ণিহাটৰ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰু মেঘালয় চৰকাৰৰ দায়বদ্ধতা, ৰাজ্য দুখনৰ মাজৰ সম্প্ৰতি চলি থকা সীমান্ত সমস্যা সমাধানৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে।
From Assam's side, we are most eager to resolve the pending disputes. 6 pending disputes are there. 3 out of that, 3 are actually we can resolve at any point of time. I think Meghalaya is waiting to see that the other 3 is also resolved together. So we are working on, we will keep on working, and I am sure that the balance 6 will also be resolved. We should. This involves people's sentiment of both the state. So the time frame is not good, but at the same time we should hope and pray that it will be resolved sooner than later. Survey of India is doing the demarcation and they are proceeding well, but whatever we have signed in presence of Home Minister is binding to both the governments. States coming together under the leadership of a central government police force is good for us, but if we both state collaborated on our own without involvement of central government, that may not be good. So idea is that both Meghalaya and Assam, Assam and Nagaland can work together under the supervision of government police.
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্ৰধান নগৰ ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপনা কৰিব ৰাজীৱ লোচন বৰঠাকুৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33 সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাৰ পূব অজগৰ সমষ্টিৰ ৰংচাইত বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ভোলাই বেলা ৰাভাৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ডাঃ পেগুৱে তেওঁৰ ভাষণত অহা এপ্ৰিলৰ পৰাই ৰাভা হাছং এলেকাত 106 ৰাভা মাধ্যমৰ বিদ্যালয় গঠনৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত তেওঁ জিলাখনৰ বান্দৰশ্ৰী সমষ্টিৰ সাবাংগিৰি খেলপথাৰ আৰু ধূপধৰা সমষ্টিৰ দীঘলী চঞ্জাৰং ক্লাবত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14 সমষ্টিৰ বাবেও প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি 30 বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বকুৰ গান্ধী মৈদামৰ প্ৰচাৰ অভিযানত ভাগ ল'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 পৰা বিয়লি 3 ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে বৰষা শৰ্মাই।
গুৱাহাটী পৌৰ নিগমে 3 বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে 2 কিস্তিত ধন পৰিশোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি 3 বছৰতকৈ অধিক সময় ধৰি কৰ আদায় নিদিয়াসকলে সম্পত্তি কৰৰ মুঠ পৰিমাণৰ 50% কৰ কাইলৈ, পৰহিলৈ আৰু 31 মাৰ্চ অৰ্থাৎ সোমবাৰে নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত জমা দিব পাৰিব। বাকী থকা 50% কৰ এপ্ৰিল, মে আৰু জুনৰ ভিতৰত জৰিমনাসহ দিব পাৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।
গুৱাহাটী পৌৰ নিগমে অহা 31 মাৰ্চলৈকে গুৱাহাটীবাসী ৰাইজৰ যি হল্ডিং টেক্স আছে সেইবোৰ সংগ্ৰহ কৰি আছে। এই সংগ্ৰহ কৰি থকাৰ সময়তে কিছু ব্যক্তিয়ে বা কিছু মহিলাই আমাক জনাইছে যে বিভিন্ন কাৰণত তেখেতসকলৰ ঘৰৰ অসুবিধা হওক, বেমাৰ আজাৰৰ কাৰণে হওক বা গুৱাহাটী বাহিৰত থকাৰ কাৰণে হওক, বহুখিনি টেক্স দিয়াৰ কাৰণে তেওঁলোকে বিৰত আছিলে। সেয়ে আজি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, 3 বছৰৰ ওপৰত যিসমূহ হাউচ টেক্স বাকী আছে তেওঁলোকৰ সৰ্বমুঠৰ ভিতৰত 50% পইচা অহা 29, 30, 31 তাৰিখে উজান বজাৰৰ আমাৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত তেওঁলোকে 50% জমা দিব পাৰে। বাকী 50% অহা এপ্ৰিল, মে, জুন এই 3 মাহৰ ভিতৰত যি আমাৰ জৰিমনা আছে, জৰিমনাসহ এই জুন মাহৰ ভিতৰত দিলে হ'ব। 2 কিস্তিত বা 2 ইনষ্টলমেণ্টত আমি ভগাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
গুৱাহাটীৰ এটা পৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আজি বিয়লি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা যোৱা 25 মাৰ্চত গ্ৰেপ্তাৰ কৰা সাংবাদিকগৰাকীক কালি পুনৰ আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে সাংবাদিকগৰাকীক অধিক সোধা পোছাৰ বাবে 7 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰ কৰা আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে যদিও লিখাৰ পৰলৈকে এই সন্দৰ্ভত আদালতে এতিয়াও কোনো ৰায় দিয়া নাই। ইপিনে অভিযুক্ত মজুমদাৰে পাণবজাৰ থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা প্ৰথমটো গোচৰৰ জামিন বিচাৰি আজি এখন আবেদন দাখিল কৰে। এই আবেদনৰ শুনানিও আজি গ্ৰহণ কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবে আজি এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সাংবাদিক মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰি আজিৰে পৰা 30 মাৰ্চলৈ সকলো সাংবাদিককে কৰ্তব্যৰ সময়ত কলা পেজ পৰিধান কৰিবলৈ আহ্বান জনায়। সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি গোলাঘাট জিলাৰ পুলিবাগানৰ সদৌ দয়াং মিচিং ৰংগমঞ্চত মহিলা আৰু কন্যা শিশুসকলৰ শিক্ষা, সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ বিষয়ক লৈ এখন জন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণকাৰীসকলৰ মাজত পৰম্পৰাগত খেল ধেমালি, মুকলি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। তদুপৰি জনসাধাৰণৰ সুবিধাৰ্থে শিক্ষা, সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক বাৰ্তা বুথ আৰু মহিলা আৰু কন্যা শিশুৰ ৰক্তহীনতা চিনাক্তকৰণৰ শিবিৰৰো আয়োজন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। অসম বিজ্ঞান সমিতি ধেমাজি শাখাৰ উদ্যোগত আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণ বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত আয়োজিত কৰ্মশালাত জিলাখনৰ 45খন বিদ্যালয়ৰ 90গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বালিকা মহাবিদ্যালয়খনৰ লগতে তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 200ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাত দেশৰ সেনাবাহিনীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই কাৰ্যসূচীত সেনাবাহিনীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান জিলা ৰেহৰূপ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা 1 এপ্ৰিলৰ পৰা জিলা ৰেহৰূপ অনুষ্ঠান প্ৰতিদিনে পুৱাৰ আঞ্চলিক বাতৰি ঠিক পাছতে অৰ্থাৎ 9:15 পৰা 9:20 প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাচকেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত আপুনি কেনে আছে শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 10:30 পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 6টা দশকৰ নজহা নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্ৰাক্তন বাতৰি পৰিৱেশক, পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী যোগেও পোনপটীয়াকৈ প্ৰচাৰৰ দিহা কৰা হৈছে। অনুষ্ঠানটিৰ নিৰ্বাচিত অংশ কাইলৈ নিশা 8:02 প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব।
কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত 2% মৰগীয়া বানচ মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া বানচ মূল দৰমহাৰ 53% হ'ব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজকোষৰ পৰা বছৰি অতিৰিক্ত 6,614,40,000 টকা ব্যয় হ'ব। ইয়াৰ দ্বাৰা প্ৰায় 48,66,000 কৰ্মচাৰী আৰু 66,55,000 পেঞ্চনভোগী উপকৃত হ'ব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। তথ্য প্ৰযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত মাজুলী জিলাত নিৰ্মীয়মান জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ৰাজহ বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে জিলাখনত বান প্ৰতিৰোধৰ ক্ষেত্ৰত দুৰ্যোগ ব্যৱস্থাপনাৰ আগতীয়া প্ৰস্তুতি আৰু অন্যান্য উন্নয়নমূলক কাৰ্যৰ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰে। কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতি আৰু জিলা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদীয় সমষ্টিৰ ভিত্তিত স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন সচিবালয়ত আয়োজিত সংবাদমেলত জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক বৰসিং ৰংপিয়ে এই কথা জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বৰপেটা জিলা ক্ৰীড়াসন্থাৰ খেলপথাৰত আজিৰে পৰা 14 বছৰ অনূৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগ আৰু বৰপেটা জিলা ক্ৰীড়াসন্থাৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰপেটা আৰু বজালি জিলাৰ মাজত অনুষ্ঠিত আজিৰ উদ্বোধনী খেলত বৰপেটা জিলাই জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা ওপৰিকৈ অহা 2টা ভূমিকম্পৰ ফলত কমেও 3জন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা। 54 সংখ্যক উত্তৰ পূব আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ 70গৰাকী উপ আৰক্ষী অধীক্ষকক অভিনন্দন জ্ঞাপন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। 3 বছৰতকৈ অধিক সময় ধৰি সম্পত্তি কৰ আদায় নিদিয়াসকলৰ বাবে গুৱাহাটী পৌৰ নিগমৰ 2টা কিস্তিত ধন পৰিশোধৰ বিশেষ ব্যৱস্থা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।